চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰোঁ আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। এই অনুষ্ঠান শুনি আপুনি কেনে পাইছে বাৰু, অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আপোনালোকৰ পৰা চিঠি পত্ৰ পাবলৈ আমি আশাৰে বাট চাই থাকোঁ, আৰু সেইবাবেই আমালৈ চিঠি লিখিবলৈ আমি সদায়েই অনুৰোধ জনাওঁ। অনুগ্ৰহ কৰি আজি এই দুষাৰিমান লিখি পঠিয়াওকচোন। এই অনুষ্ঠানযোগে প্ৰচাৰ কৰা কিবা কথা জানিবলগীয়া থাকিলেও আমালৈ লিখিব পাৰে। আমাৰ যোগাযোগৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100001। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100001। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, যদিহে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে, তেনেহলে আপুনি নিশ্চয় এই কথা জানে যে আমি আজি কিছুদিন ধৰি বাইবেলৰ নতুন নিয়ম খণ্ডৰ যিহুদাৰ পত্ৰ নামৰ পুস্তকখন অধ্যয়ন কৰি আছো, নহয়নে বাৰু? যোৱা অনুষ্ঠানত আমি এই যিহুদাৰ পত্ৰৰ 1 অধ্যায়ৰ 19 পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াই নিছিলো। গতিকে আজিৰ অনুষ্ঠানত আমি যিহুদাৰ পত্ৰৰ 20 পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা আমাৰ অসীম দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ, কাৰণ তোমাৰ বাক্য অধ্যয়ন কৰি তোমাৰ মাত শুনিবলৈ, তোমাক ওচৰৰ পৰা লগ পাবলৈ এই সুন্দৰ সময়, এই সুন্দৰ সুযোগ তুমি আমাক দান কৰিছা। প্ৰভু, এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, তেওঁলোকক তুমি বিশেষভাৱে আশীৰ্বাদ কৰা। কোনো যদি দুখত আছে, তুমি তোমাৰ আনন্দ দিয়া। কোনো যদি বেমাৰত আছে, তুমি সুস্থতা প্ৰদান কৰা। তোমাৰ শান্তিজনক উপস্থিতি প্ৰতিজনক উপলব্ধি কৰিবলৈ দিয়া। তেওঁলোকৰ জীৱনৰ সকলো দিশতে তুমি আশীৰ্বাদ কৰা। তেওঁলোকৰ জীৱন সৰ্বাংগ সুন্দৰ কৰি তোলা। এতিয়া প্ৰভু, তোমাৰ বাক্য আমি আলোচনা কৰিবলৈ আগবাঢ়িছো, আমাক সহায় কৰা যাতে তোমাৰ বাক্য আমি বুজি পাব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি তুমি যি দান সকলোৰে বাবে আগবঢ়াইছা, সেই দানৰ তাৎপৰ্য বুজি পাবলৈ আমাৰ চকু তুমি মুকলি কৰা, কিয়নো এই প্ৰাৰ্থনা ক্ৰুচত আমাৰ হকে প্ৰাণ দি আমাৰ পৰিত্ৰাণৰ পথ প্ৰস্তুত কৰা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, যিহুদাৰ পত্ৰখনত আমি পঢ়ি আছো খ্ৰীষ্টীয় মণ্ডলীত অলক্ষিতে সোমাই পৰা বিশ্বাসভ্ৰষ্ট লোকসকলৰ বিষয়ে যিহুদাই জনাই দিয়া বিভিন্ন কথা। তেওঁ সেই বিশ্বাসভ্ৰষ্ট লোকসকলক আমি কেনেদৰে চিনি পাব পাৰোঁ সেই কথা আমাক জনাই দিছে। খ্ৰীষ্টীয় মণ্ডলীলৈ আহিব ধৰা সেই বিশ্বাসভ্ৰষ্টতা আৰু সেই বিশ্বাসভ্ৰষ্ট লোকসকলৰ বিষয়ে জনাই দিয়াৰ পাছত যিহুদাই উল্লেখ কৰিছে এনে বিশ্বাসভ্ৰষ্টতাৰ দিনত প্ৰকৃত খ্ৰীষ্টীয় বিশ্বাসী এজনে কি কি কৰিব পাৰে বা কেনেদৰে চলা উচিত, তেনে সাতটা কথা। আমি আজি যিটো যুগত বাস কৰি আছোঁ, যেনেকুৱা সময়ত আমি বাস কৰি আছোঁ, এনে যুগত এনে পৰিস্থিতিত আমি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে কৰা উচিত এই সাতটা কাম। আহকচোন আমি এতিয়া বাইবেলৰ পৰা চাই যাম, পাঠ কৰি দিম যিহুদাৰ পত্ৰ 1:20। যদিহে আপোনাৰ লগত বাইবেল আছে চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। ইয়াত এনেদৰে লিখা আছে, কিন্তু হে প্ৰিয়বিলাক, তোমালোকে হলে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজক গাঁঠি আৰু পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰি ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা। কিন্তু হে প্ৰিয়বিলাক, প্ৰিয়বিলাক মানে ঈশ্বৰৰ প্ৰেমৰ পাত্ৰবিলাক, ঈশ্বৰৰ প্ৰিয়বিলাক অৰ্থাৎ খ্ৰীষ্টীয় বিশ্বাসীবিলাক। অৰ্থাৎ যিহুদাই খ্ৰীষ্টীয় বিশ্বাসীসকলক সম্বোধন কৰি এই কথাখিনি কৈছে আৰু খ্ৰীষ্টীয় বিশ্বাসীসকলে কি কৰা উচিত সেই কথা তেওঁ ইয়াত কৈছে। প্ৰথম কথাটো হৈছে, যিহুদাই কৈছে নিজৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজকে গাঁঠি। খ্ৰীষ্টীয় বিশ্বাসীসকলে কৰিব পৰা এইটো প্ৰথম কাম। ইয়াৰ মানে বাৰু যিহুদাই কি বুজাইছে? আমি পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজকে গাঁঠা বা গঢ়ি তোলা মানে আমি ঈশ্বৰৰ বাক্য নিয়মিতভাৱে অধ্যয়ন কৰিব লাগিব। আমি এই কথা বিশ্বাস কৰোঁ যে যিহেতু ঈশ্বৰে আমাক 66খন পুস্তক দিছে, গতিকে আমি বাইবেলৰ গোটেই 66খন পুস্তক অধ্যয়ন কৰাটো ঈশ্বৰে বিচাৰে। কেৱল যোহন 3 অধ্যায় নাইবা যোহন 14 অধ্যায় আৰু আমাৰ ভাল লগা শাস্ত্ৰাংশবোৰ মাত্ৰ নহয়, কিমান বাইবেল ক্লাছত যে একেখন পুস্তককেই উৰাই ঘূৰাই পঢ়োৱা হয়, নহয়নে বাৰু? যোহন, ৰোমিয়া পুস্তক আৰু হয়তো ইফিচিয়া পুস্তক। অৱশ্যে প্ৰকাশিত বাক্যখনো অধ্যয়ন কৰিবলৈ নাপাহৰে। আপোনালোকে আমাক ভুল নুবুজিব, এই গোটেইকেইখন পুস্তক অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ, কিন্তু বাকী 62খন পুস্তকৰ ক্ষেত্ৰত আমি কি কৰিম? সেইকেইখনো অধ্যয়ন কৰিব নালাগে জানো? আমি সেই গোটেইবোৰ বাৰু কিয় অধ্যয়ন নকৰোঁ? প্ৰিয় শ্ৰোতা, যদিহে আপুনি আপোনাৰ পৰম পবিত্ৰ বিশ্বাসৰূপ ভিত্তিমূলত নিজকে গাঁঠিব খুজিছে, তেনেহ'লে গোটেই ঈশ্বৰৰ বাক্য আপুনি জানিব লাগিব। কোনো ভিত্তিমূল বা ভেটি নোহোৱাকৈ আপুনি ঘৰ এটা সাজিব নোৱাৰে। ঘৰৰ ভেটিটো সজাৰ পাছত ঘৰৰ ছালখন ধৰি ৰাখিবৰ বাবে আমাক কিছুমান কাঠ লাগিব, তাৰ পাছত আমাক লাগিব ঘৰৰ ছালখন, তাৰ পাছত বেৰবিলাক, আৰু বেৰত প্লাষ্টাৰ কৰিবও লাগিব, বিশেষকৈ ভিতৰ ফালৰ পৰা। ঈশ্বৰৰ সমগ্ৰ বাক্য অৰ্থাৎ সম্পূৰ্ণ ঈশ্বৰৰ বাক্যই আপোনাৰ বাবে এই গোটেইখিনি যোগাব, ঘৰৰ ভেটি, ঘৰৰ ছাল, ঘৰৰ খুঁটা, ঘৰৰ বেৰ, প্লাষ্টাৰ ইত্যাদি গোটেইখিনি। ঘৰ এটাৰ বাবে যেনেকৈ এই গোটেইবোৰ লাগে, আমাৰ বিশ্বাসত বৃদ্ধি পাবলৈও আমাক সমগ্ৰ ঈশ্বৰৰ বাক্য লাগে। বিশ্বাসভ্ৰষ্টতাৰ পয়োভৰ ঘটি থকা দিনত আমাক আজি এয়েই লাগে, ঈশ্বৰৰ সমগ্ৰ বাক্য। এনেদিনত খ্ৰীষ্টীয় বিশ্বাসীজনে ঈশ্বৰৰ সমগ্ৰ বাক্য অধ্যয়ন কৰি থকা উচিত। পাচনি পিতৰ আৰু পাচনি পৌল দুয়োজনেই এনেদিনত ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিবলৈ বিশ্বাসকাৰীসকলক জোৰ দি অনুৰোধ কৰিছে। পাচনি পৌলে তেওঁৰ বিদায় বা সামৰণি বাৰ্তাত এনেদৰে লিখিছিল, তুমি নিজকে পৰীক্ষা সিদ্ধ লোক, লাজৰ যোগ্য নোহোৱা কৰ্মকাৰী, আৰু সত্যৰ বাক্য ঠিকৰূপে বিভাগ কৰাত নিপুণ লোক কৰি ঈশ্বৰৰ আগত উপস্থিত কৰিবলৈ যত্ন কৰা। দ্বিতীয় তিমঠিয় 2:15। তাৰ পাছৰটো অধ্যায়ত পাচনি পৌলে এই বুলি কৈছিল যে গোটেই বাইবেল শাস্ত্ৰখন ঈশ্বৰ নিশ্বাসিত। প্ৰিয় শ্ৰোতা, আজিৰ এই দিনত আপোনাৰ মোৰ দৰে ঈশ্বৰৰ সকলো সন্তানৰ বাবে আশ্ৰয়ৰ স্থল হৈছে ঈশ্বৰৰ বাক্য। বহুতো মানুহ বাটতেই ৰৈ যায় নাইবা বিফল হয়, কাৰণ শস্য অৰ্থাৎ ঈশ্বৰৰ বাক্য শিলনিত পৰিল তেওঁলোকৰ ক্ষেত্ৰত। সেই বাক্য তেওঁলোকৰ ক্ষেত্ৰত গভীৰভাৱে শিপা নধৰিলে। যদিহে আপুনি সমগ্ৰ আৰু সম্পূৰ্ণ ঈশ্বৰৰ বাক্য অধ্যয়ন নকৰে, যদিহে ভাল সাৰুৱা আৰু উৰ্বৰ মাটিলৈ নামি নাযায়, তেনেহ'লে আপুনি সুন্দৰ সুঠাম স্বাস্থ্যৱান গছ এডাল হ'ব নোৱাৰে। আৰু তেনেকুৱা নহ'লে খুব সোনকালেই কোনোবাই আপোনাক ভৰিৰে গচকিব আৰু সূৰ্যৰ প্ৰখৰ ৰ'দে আপোনাক শুকুৱাই পেলাব, আৰু আপুনি আজিৰ নিচিনা বিশ্বাসভ্ৰষ্টতাৰ দিনত কেতিয়াও থিৰে থাকিব নোৱাৰিব। বিশ্বাসভ্ৰষ্টতাৰ বিষয়ে লিখি পাচনি পিতৰে তেওঁৰ দ্বিতীয়খন পত্ৰত এইবুলি লিখিছে, আৰু আমি ভাৱবাদীসকলৰ বাক্য আগতকৈ দৃঢ় হৈ থকা পাইছো, দিন নহয় মানে আৰু তোমালোকৰ হৃদয়ত প্ৰভাতীয় তৰা উদয় নহয় মানে, আন্ধাৰময় ঠাইত পোহৰ দিয়া প্ৰদীপৰ সদৃশ সেই বাক্যলৈ যে তোমালোকে মন দিছা, ভাল কৰিছা। কিয়নো প্ৰথমে ইয়াকে জানিছা যে শাস্ত্ৰৰ কোনো ভাৱবাণী কওঁতাৰ নিজৰ ব্যাখ্যাৰ বিষয় নহয়। দ্বিতীয় পিতৰ এক নম্বৰ অধ্যায়ৰ 19 আৰু 20 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, আপুনি বাইবেলৰ পৰা মাজে মাজে দুই এটা পদ উলিয়াই লৈ ক'ব নোৱাৰে আপুনি বাইবেলৰ কথা ভালদৰে জানে বুলি। শাস্ত্ৰৰ পৰা মাত্ৰ দুই এটা পদ বাছি লৈ তাৰ ভিত্তিতেই এটা তত্ত্ব গঢ়ি তোলাটো অতি দুখজনক কথা, অতি ভয়ানক কথা। এখন পশ্চিমীয়া দেশৰ বিখ্যাত ৰাষ্ট্ৰপতি এজনৰ ছবি অঁকাৰ ঘটনাটো আমি এইখিনিতে মনত পেলাব খুজিছোঁ। এই ঘটনাটোৰ কথা আমি আগতে উল্লেখ কৰিছিলোঁ। সেই ৰাষ্ট্ৰপতিজনৰ ছবি আঁকিবলৈ অহা চিত্ৰকৰজনে বাৰে বাৰে ঠাই সলনি কৰি আছিল, যাতে ৰাষ্ট্ৰপতিজনৰ মুখত থকা ডাঙৰ ক'লা দাগ এটা চকুত নপৰা কৰিব পাৰি। সেই চিত্ৰকৰজনে এনেকুৱা এটা দিশৰ পৰা ছবিখন আঁকিব বিচাৰিছিল যাতে ৰাষ্ট্ৰপতিজনৰ মুখত থকা সেই ক'লা দাগটো চকুত নপৰে। অৱশেষত যেতিয়া সেই চিত্ৰকৰজনে এটা সুবিধাজনক ঠাই বিচাৰি ল'লে, তেতিয়া তেওঁ সুধিলে, ৰাষ্ট্ৰপতি মহোদয়, মই আপোনাৰ ছবিখন কেনেধৰণে অংকন কৰাটো আপুনি বিচাৰে বাৰু? তেতিয়া ৰাষ্ট্ৰপতিজনে এইবুলি উত্তৰ দিলে, মই যেনেকুৱা ঠিক তেনেকুৱা ধৰণেই অংকন কৰক মুখত থকা এই ক'লা দাগটোৰ সৈতে। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ বাক্যৰ নিশ্চয় এনেকুৱা কিছুমান অংশ আছে যিবোৰ পঢ়ি আপোনাৰ বেছি ভাল হয়তো নালাগে, যিবিলাক পঢ়ি আপুনি বেছি উপভোগ কৰিব নোৱাৰিব পাৰে। ঈশ্বৰৰ বাক্যত এনে কিছুমান অংশ আছে যিবোৰে আপোনাক একেবাৰে খুচি খুচি দিয়াৰ নিচিনা লাগিব, আপোনাৰ ভৰিত গচকি দিয়াৰ নিচিনা কৰিব, আৰু আপুনি তেনে হোৱাৰ পৰা আঁতৰি থাকিবলৈ নিশ্চয় মন কৰিবই। কিন্তু আজিৰ এই বিশ্বাসভ্ৰষ্টতাৰ দিনত আপুনি নিজকে পবিত্ৰ বিশ্বাসৰ ভিত্তিত গাঁঠিবই লাগিব, আৰু তাৰ বাবে গোটেইখন বাইবেল পঢ়ি ঈশ্বৰৰ সামগ্ৰিক বাক্য আপুনি অধ্যয়ন কৰিবই লাগিব। নিজৰ পৰম পবিত্ৰ বিশ্বাস, ইয়াত আপোনাৰ নিজৰ ব্যক্তিগত বিশ্বাসৰ কথা কোৱা হোৱা নাই, ইয়াত পৰম পবিত্ৰ বিশ্বাসটোৰ কথা কোৱা হৈছে। এই পৰম পবিত্ৰ বিশ্বাসটোনো বাৰু কি? এই বিশ্বাস মানে হৈছে ঈশ্বৰৰ বাক্যত আমাক যি সত্যখিনি জনাই দিয়া হৈছে সেই গোটেই সত্যখিনি। যেতিয়া এই পৃথিৱীত প্ৰথম খ্ৰীষ্টীয় মণ্ডলী স্থাপিত হৈছিল, তেতিয়া এই বিশ্বাসখিনিক কোৱা হৈছিল পাচনিবিলাকৰ উপদেশ বুলি। এই বিষয়ে এজন পণ্ডিতে এইবুলি কৈছে, ইয়াত যি বিশ্বাসৰ কথা কোৱা হৈছে সেই বিশ্বাসক পৰম পবিত্ৰ বিশ্বাস বুলি কোৱা হৈছে, কাৰণ এই বিশ্বাসটো আমালৈ আহিছে ঈশ্বৰৰ পৰা, আৰু এই বিশ্বাসে আমাৰ আগত ঈশ্বৰক প্ৰকাশ কৰে, আৰু এইকাৰণেই ইয়াক পৰম পবিত্ৰ বিশ্বাস বুলি কোৱা হয়, কাৰণ ইয়াৰ যোগেদিয়েই মানুহ ধাৰ্মিক বুলি পৰিগণিত হ'ব পাৰে আৰু এই জগতক জয় কৰিবলৈ সমৰ্থ হ'ব পাৰে। এই বিশ্বাসভ্ৰষ্টতাৰ দিনত আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে কৰিব লগা দ্বিতীয়টো কামৰ কথা যীহুদাই উল্লেখ কৰিছে এনেদৰে, পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰি। ইংৰাজীত কৈছে প্ৰেয়িং ইন দ্য হলি ঘোষ্ট। ঘোষ শব্দটোৰ মূল গ্ৰীক শব্দটো হৈছে নিউমা, আৰু এইটো ইংৰাজীত বেছিভাগ ক্ষেত্ৰত স্পিৰিট বুলি অনুবাদ কৰা হয়। প্ৰেয়িং ইন দ্য হলি স্পিৰিট বুলি কিন্তু মাত্ৰ এবাৰহে বাইবেলত আমি উল্লেখ কৰা পাওঁ। অসমীয়াত কিন্তু হলি ঘোষ্ট বা হলি স্পিৰিটক পবিত্ৰ আত্মা বুলিয়েই অনুবাদ কৰা হৈছে। ইফিচিয়াবিলাকলৈ লিখা পত্ৰত পাচনি পৌলে ছয়তানৰ শক্তিবোৰৰ বিৰুদ্ধে যুঁজ কৰিবলৈ ঈশ্বৰৰ দ্বাৰা যোগোৱা সমৰ পোছাক পিন্ধিবলৈ কৈছে। সেই আত্মিক যুদ্ধৰ পোছাকৰ দুটাৰ বাহিৰে বাকী গোটেইখিনি হৈছে প্ৰতিৰক্ষাৰ বাবে। এটা আক্ৰমণাত্মক অস্ত্ৰ হৈছে সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰা, আৰু ইয়াৰ কাৰণে পৰ দি সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থকা। ইফিচিয়া 6:18। আৰু দ্বিতীয়টো আক্ৰমণাত্মক অস্ত্ৰৰ কথা উল্লেখ কৰা হৈছে 17 পদত, ইফিচিয়া 6:17। আৰু পৰিত্ৰাণৰ টকয়া আৰু আত্মাৰ তৰোৱাল অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা। আৰু যিহুদাই আচলতে ঠিক এই কথাটোৱেই লিখিছে, প্ৰথমতে আমি নিজকে গঢ়ি তুলিব লাগিব আমাৰ পৰম পবিত্ৰ বিশ্বাসৰ ভিত্তিমূলত, আৰু তাৰ পাছত আমি প্ৰাৰ্থনা কৰিব লাগিব পবিত্ৰ আত্মাৰ সহায়ত। বহু বছৰ আগতে এজন বিখ্যাত বাইবেল শিক্ষকে এটা নিয়মীয়া অনাতাঁৰ অনুষ্ঠান প্ৰচাৰ কৰিছিল। সেই অনাতাঁৰ অনুষ্ঠানটোৰ নাম আছিল দ্য ৰেডিঅ' ৰিভাইভেল। এই অনুষ্ঠানটোৱে পশ্চিমীয়া দেশত চলি থকা অৰ্থনৈতিক সংকটৰ সময়ত আৰু তাৰ পাছৰ সময়ছোৱাত মানুহবোৰক যিমান প্ৰভাৱিত কৰিছিল আন কোনো অনুষ্ঠানেই আচলতে সিমান প্ৰভাৱ পেলোৱাৰ কথা জনা নাযায়। তেওঁৰ সেই অনাতাঁৰ অনুষ্ঠানটোৰ এটা বিশেষত্ব আছিল এইয়ে যে সেই অনুষ্ঠানৰ এটা ভাগ আছিল ছোৱৰ্ড ড্ৰিল বা তৰোৱালৰ অনুশীলন, আৰু এইটো আছিল ঈশ্বৰৰ বাক্য সম্বন্ধে জ্ঞানৰ পৰীক্ষাৰ সময়, আৰু এই সময়খিনি সঁচাকৈ অতি ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা হৈছিল বুলি আমি ভাবোঁ। মুঠতে যিমান ভালদৰে পাৰি সিমান ভালদৰে ব্যৱহাৰ কৰা হৈছিল। প্ৰিয় শ্ৰোতা, আপোনাৰ আৰু মোৰ বাবেও তৰোৱালৰ অনুশীলনৰ প্ৰয়োজন আছে, অৰ্থাৎ আমি প্ৰথমতে ঈশ্বৰৰ কথালৈ কাণ দিব লাগিব, তেওঁৰ কথা মন দি শুনিব লাগিব, তাৰ পাছতহে তেওঁ আমাৰ কথালৈ কাণ দিব বুলি আমি আশা কৰিব পাৰোঁ। কাৰণ আমি যদি ঈশ্বৰৰ বাক্য নাজানো, ঈশ্বৰৰ মনত কি আছে নাজানো, ঈশ্বৰৰ কি ক'বলগীয়া আছে নাজানো, তেনেহ'লে আমি ঈশ্বৰক প্ৰাৰ্থনা কৰোঁতে কিবা কিবি নক'বলগীয়া কথা ক'ব পাৰোঁ, কিবা নুখুজিবলগীয়া বস্তু বা বিষয় খুজিব পাৰোঁ। গতিকে আমি আগতে ঈশ্বৰৰ মন জানিব লাগিব, ঈশ্বৰৰ ইচ্ছা জানিব লাগিব ঈশ্বৰৰ বাক্যৰ জৰিয়তে। আমি আত্মাৰ তৰোৱাল ল'ব লাগিব, কাৰণ আমি আমাক নিজকে বিশ্বাসত গঢ়ি তুলিব লাগিব। আমি সেই আত্মাৰ তৰোৱালখন ব্যৱহাৰ কৰিবলৈ শিকিব লাগিব। পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰা মানে ঈশ্বৰৰ ওচৰত বজাৰ কৰা তালিকা এখন ৰাখি দিয়া 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 বুলি কোৱাটো নুবুজায়। অৱশ্যে আমাক আপোনালোকে ভুল নুবুজিব, এনেদৰে খোজাটো আৰু নিবেদন কৰাটো প্ৰাৰ্থনাৰ এটা অপৰিহাৰ্য অংগ বুলি আমি ক'ব পাৰোঁ। কিন্তু প্ৰশংসা আৰু উপাসনাৰ বিষয়টো পাহৰিলে নহ'ব। আমাৰ প্ৰাৰ্থনাত সৰ্বশক্তিমান ঈশ্বৰৰ প্ৰতি বিশেষ আদৰ আৰু প্ৰশংসাৰ ভাৱটো অন্তৰ্ভুক্ত হ'বই লাগিব। এবাৰ এজন শিক্ষকে তেওঁ পালক কাম কৰা মণ্ডলীটোত এখন প্ৰাৰ্থনা সভা পৰিচালনা কৰাৰ কথা কৈছিল। প্ৰাৰ্থনা সভাখন একেবাৰে মৰা মৰা যেন হৈ আছিল, আৰু দুখ লগা কথা এইয়ে যে বহুতো খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰাৰ্থনা সভাবিলাক এনেকুৱাই হয়। কিন্তু প্ৰাৰ্থনা সভাবিলাক আচলতে মণ্ডলীৰ আচল শক্তিকেন্দ্ৰস্বৰূপ হোৱা উচিত, কিন্তু সাধাৰণতে তেনে নোহোৱাই আমি দেখিবলৈ পাওঁ। এদিন সন্ধিয়া প্ৰাৰ্থনা সভাৰ সময়ত সেই শিক্ষকজনে এইবুলি ঘোষণা কৰিলে যে সেই সন্ধিয়া প্ৰাৰ্থনা সভাত তেওঁলোকে কোনো বস্তু ঈশ্বৰৰ পৰা নুখোজে, কোনো অনুৰোধ নজনায়, কিন্তু তেওঁলোকৰ জীৱনত কৰা সকলো কাৰ্যৰ বাবে, সকলো আশীৰ্বাদৰ বাবে ঈশ্বৰক ধন্যবাদ জনাব আৰু কেৱল মাত্ৰ প্ৰশংসা আগবঢ়াব। আৰু ঠিক তেনেকুৱাই কৰা হ'ল, আৰু তেওঁ কোৱা মতে সেই প্ৰাৰ্থনা সভাখন কিন্তু অতি চমু হ'ল। সিমান চমু প্ৰাৰ্থনা সভা কেতিয়াও আগতে হোৱা নাছিল। গতিকে মন কৰিবলগীয়া কথাটো এয়ে যে আমি ঈশ্বৰক অতি কম কথাৰ বাবেহে ধন্যবাদ জনাওঁ আৰু আমি খুব কমেইহে তেওঁৰ প্ৰশংসা কৰোঁ। মানুহে খুব কমেইহে ধন্যবাদ প্ৰশংসা ঈশ্বৰৰ প্ৰতি আগবঢ়ায়। অৱশ্যে ঈশ্বৰৰ ওচৰত আবেদন নিবেদন জনোৱাটো নিশ্চয় প্ৰয়োজনীয় কথা, আৰু তেনে নিবেদন আবেদন অন্তৰ্ভুক্ত কৰা প্ৰাৰ্থনাবোৰ এটা প্ৰয়োজনীয় পৰিচৰ্যা, বাস্তৱৰ সৈতে সম্বন্ধ থকা পৰিচৰ্যা। পাচনি পৌলে যেতিয়া ৰোম নগৰত থকা খ্ৰীষ্টীয় বিশ্বাসীসকলক তেওঁৰ বাবে প্ৰাৰ্থনা জনাবলৈ অনুৰোধ কৰিছিল, তেতিয়া তেওঁ এইবুলি লিখিছিল, হে ভাইবিলাক, যিহুদিয়াত থকা আজ্ঞানমনাবিলাকৰ পৰা মই যেন ৰক্ষা পাওঁ আৰু জিৰচালেমলৈ মোৰ যি পৰিচৰ্যা সেয়ে পবিত্ৰ লোকবিলাকৰ আগত যেন গ্ৰহণীয় হয় আৰু ঈশ্বৰৰ ইচ্ছাৰে তোমালোকৰ ওচৰলৈ আনন্দেৰে গৈ তোমালোকে সৈতে যেন মোৰ প্ৰাণ জোৰাওঁ, এইকাৰণে তোমালোকে মোৰ অৰ্থে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ দ্বাৰাই মোৰে সৈতে প্ৰাণপণে যত্ন কৰিবলৈ। ৰোমিয়া 15 নম্বৰ অধ্যায়ৰ 30 আৰু 31 নম্বৰ পদ। প্ৰাণপণ কৰা মানে শব্দটো হৈছে এগনাইজ, অৰ্থাৎ কষ্ট কৰা। আমি আচলতে অতি কষ্ট সহন কৰি প্ৰাৰ্থনা কৰিব লাগে। পবিত্ৰ আত্মাত প্ৰাৰ্থনা কৰা মানে আমি পবিত্ৰ আত্মাৰ সহায়েৰে প্ৰাৰ্থনা কৰিব লাগে। আমি তেওঁত নিৰ্ভৰশীল হৈ প্ৰাৰ্থনা কৰিব লাগে। পাচনি পৌলে এইবুলিও লিখিছে ৰোমিয়া 8 নম্বৰ অধ্যায়ৰ 26 নম্বৰ পদত, এইদৰে আত্মায়ো আমাৰ দুৰ্বলতাত উপকাৰ কৰে, কাৰণ উচিত মতে কি প্ৰাৰ্থনা কৰিব লাগে তাক আমি নাজানো, কিন্তু আত্মাই নিজে আমাৰ অৰ্থে অনিৰ্বচনীয় কেঁকনিৰে নিবেদন কৰে। প্ৰিয় শ্ৰোতা, আপুনি বা মই আচলতে কি প্ৰাৰ্থনা কৰিব লাগে ভালদৰে নাজানো। কি খুজিব লাগে, কেনেকৈ খুজিব লাগে আমি আচলতে নাজানো। আমি আচলতে একোটি সৰু শিশুৰ নিচিনা। যেতিয়া আমি কোনো এটা সৰু শিশু কোনো দোকানলৈ লৈ যাওঁ, তেতিয়া সেই শিশুটিয়ে যি দেখে তাকেই খোজে, মুঠতে তাক যি দেখে তাকেই লাগে, নহয়নে বাৰু? আনকি শিশুটিয়ে এনেকুৱা বস্তু কিছুমানো খোজে যিবোৰ বস্তু সি আচলতে খোজা উচিত নহয়, কাৰণ তেনেকুৱা বস্তুৱে তাৰ একো উপকাৰ নকৰে, কিন্তু হয়তো অপকাৰহে কৰিব। সৰু শিশু এটিয়ে তেনেদৰে বস্তুবোৰ খোজা দেখিলে আমি আচলতে ভাবিব লাগে, আমিও আচলতে তেনেকৈ প্ৰাৰ্থনা কৰোঁ, আমিও আচলতে সৰু শিশুৰ নিচিনাকৈ ঈশ্বৰক খুজি থাকোঁ, প্ৰভু মোক এইটো লাগে, প্ৰভু মোক সেইটো দিয়া, প্ৰভু মোক সেইটো দিয়া, নহয়নে? ঈশ্বৰে সদায় আমি বিচৰা বস্তুবোৰ আমাক নিদিয়ে, আমি বিচৰা সকলোবোৰ বস্তু ঈশ্বৰে আমাক কেতিয়াও নিদিয়ে। কিয় নিদিয়ে বাৰু? কাৰণ আমি যেতিয়া তেনেদৰে প্ৰাৰ্থনা কৰোঁ, যদি প্ৰাৰ্থনাত আমি তেনেদৰে খুজি থাকোঁ, তেতিয়া আচলতে আমি আত্মাত প্ৰাৰ্থনা নকৰাটো বুজায়। আচলতে পবিত্ৰ আত্মাক আমাৰ হৈ নিবেদন কৰিবলৈ দিবলৈহে আমি শিকিব লাগে। বহু বছৰ আগৰ কথা, এখন পিছপৰা দেশত মিছনেৰী কাম কৰি থকা মানুহ এজনে এজন বিখ্যাত শিক্ষকলৈ এটা ক্ৰুছ পঠাই দিছিল আৰু সেই ক্ৰুছটোত প্ৰাৰ্থনাৰ সূত্ৰ এটা এনেদৰে লিখা আছিল, প্ৰাৰ্থনা হৈছে পবিত্ৰ আত্মাই বিশ্বাসকাৰীজনত খ্ৰীষ্টৰ মাজেৰে ঈশ্বৰক কথা কোৱা কাৰ্য। আকৌ কৈ দিছোঁ, প্ৰাৰ্থনা হৈছে পবিত্ৰ আত্মাই বিশ্বাসকাৰীজনত খ্ৰীষ্টৰ মাজেৰে ঈশ্বৰক কথা কোৱা কাৰ্য। এইটো প্ৰাৰ্থনাৰ এটা অতি সুন্দৰ সূত্ৰ, নহয়নে বাৰু? প্ৰিয় শ্ৰোতা, আমি প্ৰাৰ্থনা কৰিবলৈ শিকিব লাগে। এইটো নিশ্চয় আচৰিত কথা নহয় যে খ্ৰীষ্টৰ শিষ্যসকলে খ্ৰীষ্টক প্ৰাৰ্থনা কৰা দেখি আৰু শুনি আৰু নিজৰ নিজৰ জীৱনৰ সৰু টুলুঙা প্ৰাৰ্থনাবোৰৰ কথা মনত পেলাই খ্ৰীষ্টক এইবুলি কৈছিল, প্ৰভু আমাক প্ৰাৰ্থনা কৰিবলৈ শিকাওক। লোকে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদত আমি এই কথা পাওঁ, আৰু তেওঁলোকৰ সেই অনুৰোধ প্ৰভু যীশুখ্ৰীষ্টই ৰাখিছিল আৰু তেওঁলোকক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। আচলতে আমাৰ বহুতেই এনেদৰে প্ৰাৰ্থনা কৰিবলৈ শিকাৰ প্ৰয়োজন আছে। কিন্তু আজিকালি প্ৰাৰ্থনাৰ বিষয়ে খুব কমেই শিক্ষাদান কৰা আমি দেখিবলৈ পাওঁ। কিন্তু আজিৰ এই বিশ্বাসভ্ৰষ্টতাৰ দিনত প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়ে প্ৰাৰ্থনা কৰিবলৈ সঁচাকৈয়ে শিকা উচিত। প্ৰিয় শ্ৰোতা, আপোনাৰ প্ৰাৰ্থনাৰ জীৱন বাৰু কেনেকুৱা? আপুনি আত্মাত প্ৰাৰ্থনা কৰিবলৈ শিকিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
হৃদয় সদায় মধুরতারে পূর্ণ।